আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি কেন্দ্ৰীয় বন্দৰ জাহাজ পৰিবহণ আৰু জলপথ বিভাগৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত দিহিং খামটি খেলপথাৰত কেন্দ্ৰীয় সামূহিক ৰান্ধনিঘৰৰ আধাৰশিলা স্থাপন কৰে। 25 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া প্ৰকল্পটো 2026 চনৰ ছেপ্টেম্বৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈছে। প্ৰধানমন্ত্ৰীৰ পোষণৰ অধীনত সমগ্ৰ শিক্ষা অভিযানৰ দ্বাৰা এই ৰান্ধনিঘৰৰ পৰা কাষৰ বিদ্যালয়সমূহৰ শিক্ষাৰ্থীসকলক গুণগত মানসম্পন্ন, পৰিষ্কাৰ আৰু স্বাস্থ্যসন্মত দুপৰীয়াৰ আহাৰ প্ৰদান কৰা হ'ব। শিশুৰ পুষ্টিহীনতা নিৰ্মূল কৰাৰ লক্ষ্যৰে স্থাপন কৰিবলগীয়া এই ৰান্ধনিঘৰে নিয়োগৰো সুযোগ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে। ইয়াৰ লগতে ৰন্ধনৰ খাদ্য পৰিকল্পনা বৃদ্ধি কৰি ৰান্ধনিঘৰ প্ৰকল্পটোৱে ৰাইজৰ মাজত খাদ্য যোগান আৰু আহাৰ সম্পৰ্কীয় সজাগতা বৃদ্ধিৰে খাদ্য সুৰক্ষা সুনিশ্চিত কৰিব। প্ৰকল্পটোত 1700 বৰ্গমিটাৰৰ এটা ৰান্ধনিঘৰৰ লগতে প্ৰশাসক, জ্যেষ্ঠ প্ৰবন্ধকৰ আৱাস আৰু প্ৰশিক্ষণ ভৱনৰ দৰে সুবিধা থাকিব বুলি বিভাগীয় কৰ্তৃপক্ষই জানিবলৈ দিছে। অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰা, চিকিৎসা মন্ত্ৰী প্ৰশান্ত ফুকন, পৰিবহণ মন্ত্ৰী যোগেন মহন, বিধায়ক চক্ৰধৰ গগৈকে ধৰি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। স্বাধীনতা সেনানী শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধা নিবেদন কৰা হৈছে। 1942 চনৰ ভাৰত ত্যাগ আন্দোলনত গোলাঘাট জিলাৰ সৰুপথাৰত ৰেল দুৰ্ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত স্বাধীনতা সেনানীগৰাকীক গ্ৰেপ্তাৰ কৰি মৃত্যুদণ্ডৰ হুকুম দিয়া হৈছিল। 1943 চনৰ আজিৰ তাৰিখতে কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল। অহিংস নীতিৰে স্বাধীনতা আন্দোলনত যোগ দিয়া সেনানীগৰাকী গোলাঘাট জিলা কংগ্ৰেছৰ সম্পাদকৰ দায়িত্বও পালন কৰিছিল। কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত আজি পুৱা মহানগৰীৰ নেহৰু উদ্যানত শ্বহীদ কুশল কোঁৱৰৰ পুণ্যতিথি উপলক্ষে এটি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত পৰিৱেশ আৰু বন বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া উপস্থিত থাকি শ্বহীদগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। স্মৃতি দিৱস উপলক্ষে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শ্বহীদগৰাকীৰ স্মৃতিত শ্ৰদ্ধা নিবেদন কৰিছে। এটা বাৰ্তাত মুখ্যমন্ত্ৰীয়ে দেশপ্ৰেমৰ অনন্য নিদৰ্শন দাঙি ধৰি শ্বহীদ হোৱা এইগৰাকী বীৰ সেনানীৰ মাতৃভূমিৰ প্ৰতি থকা শ্ৰদ্ধা আৰু ভালপোৱাক ৰাজ্য তথা দেশবাসীয়ে সদায় সোঁৱৰণ কৰিব বুলি মন্তব্য কৰে। পশ্চিম কাৰ্বি আংলঙৰ টুমপ্ৰেঙৰ বৰঘাট তৰাডুবি অঞ্চলত আজি পুৱতি নিশা জাকৰ পৰা বিচ্ছিন্ন হোৱা এটা হাতী পোৱালি স্থানীয় ৰাইজে উদ্ধাৰ কৰে। পাছত হাতী পোৱালিটোক ডংকামুকামৰ বন বিভাগক চমজাই দিয়া হয়। স্বাস্থ্য পৰীক্ষাৰ পাছত পৰৱৰ্তী সময়ত পোৱালিটো কাজিৰঙাৰ বনাঞ্চলত এৰি দিয়াৰ সম্ভাৱনা আছে বুলি বন বিভাগে ব্যক্ত কৰিছে। ৰাষ্ট্ৰীয় আয়ুষ অভিযান অসম, কামৰূপ জিলা প্ৰশাসন আৰু কামৰূপ জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত আজি উত্তৰ গুৱাহাটীৰ অশোকলান্ত দেৱালয় প্ৰাংগণত একাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে কাউণ্টডাউন কাৰ্যসূচী অনুষ্ঠিত হয়। এই কাৰ্যসূচীত আৰ্ট অব লিভিঙে সহযোগ কৰে। অনুষ্ঠানত কামৰূপ জিলাৰ আয়ুক্ত দেৱকুমাৰ মিশ্ৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে। এই অনুষ্ঠানত জিলা প্ৰশাসনৰ বিষয়া, কৰ্মচাৰী, দেৱালয় পৰিচালনা সমিতিৰ বিষয়ববীয়াৰ লগতে কেইবাখনো বিদ্যালয়ৰ 400ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। স্বচ্ছ ভাৰত অভিযান নগৰৰ দ্বিতীয় সংস্কৰণৰ অংশ হিচাপে আজি তেজপুৰ পৌৰসভাৰ অধীনত 10 KLB মলবোকা পৰিশোধন প্ৰকল্প উদ্বোধন কৰা হয়। গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এই প্ৰকল্পটো উদ্বোধন কৰে। এই প্ৰকল্পটোৰ জৰিয়তে পেলনীয়া, গেদ, বোকা আদি সামগ্ৰী নিৰাপদে পৰিশোধন কৰি পানীৰ উৎস আৰু জনস্বাস্থ্য সুৰক্ষিত কৰাটো নিশ্চিত কৰা হ'ব। মন্ত্ৰীগৰাকীয়ে লগতে ইয়াৰ সমীপৰ গোটা আৱৰ্জনা ব্যৱস্থাপনা প্ৰকল্পটোও পৰিদৰ্শন কৰে। ব্ৰহ্মপুত্ৰ নদীৰ খনন জৰীপৰ কাম ডিব্ৰুগড় জিলাৰ বগীবিলত আৰম্ভ কৰা হৈছে। ভাৰতীয় অন্তৰ্দেশীয় জলপথ কৰ্তৃপক্ষ IWAIৰ এটা দলে কালি এই কাম আৰম্ভ কৰিছে। জৰীপৰ দলটোৱে নদীখনৰ 300 মিটাৰ দৈৰ্ঘ্যৰ এটা গুৰুত্বপূৰ্ণ অংশ তাৎক্ষণিক খনন জৰীপৰ বাবে চিহ্নিত কৰিছে। বগীবিলৰ এই বিশেষ অংশটো নদী পৰিবহণৰ বাবে ক্ৰমান্বয়ে প্ৰত্যাহ্বানজনক হৈ পৰাৰ ফলত ফেৰী সেৱা, প্ৰমোত্তৰী পৰিচালনা আৰু মালবাহী জাহাজৰ পৰিচালনাগত অসুবিধাৰ সৃষ্টি হৈছে। IWAIৰ সূত্ৰমতে বৰ্তমানৰ জৰীপ সম্পূৰ্ণ হোৱাৰ পাছত প্ৰকৃত খনন কাৰ্য আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। জৰীপে সঠিক গভীৰতালৈ খনন কাৰ্যৰ প্ৰয়োজনীয়তাৰ লগতে আঁতৰাবলগীয়া পলসৰ পৰিমাণো নিৰ্ধাৰণ কৰিব। 59 সংখ্যক ATP এছিল ফুটবল প্ৰতিযোগিতা আজিৰে পৰা যোৰহাটত অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাৰ প্ৰথমখন খেলত নাগালেণ্ড পুলিচ ফুটবল দল যোৰহাট ভিক্টৰিয়াছ ক্লাবৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন যোৰহাট ষ্টেডিয়ামত বিয়লি 3 বজাত আৰম্ভ হ'ব। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।